এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত দেশখনৰ এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে আজি দক্ষিণ কোৰিয়াৰ এছ এম ই আৰু ষ্টাৰ্টআপ মন্ত্ৰী য়হো য়ংজুক সাক্ষাৎ কৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগ আৰু ষ্টাৰ্টআপসমূহৰ মাজত সহযোগিতা ৰক্ষা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দেশখনৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হু ৰাৰ সৈতে আলোচনাত মিলিত হয়। ডঃ শৰ্মাই 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ লক্ষ্যৰ বিষয়ে অৱগত কৰি এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ছেমি কণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভায়োছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ডঃ শৰ্মাই কয় যে অসমত ছেমি কণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে এই উদ্যোগৰ অংশীদাৰীসকলক ছেটেলাইট চিটি নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সহায় সমৰ্থন আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে বিশ্বৰ অন্যতম বৃহৎ ছেমি কণ্ডাক্টৰ গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষক সাক্ষাৎ কৰি অসমক আন্তঃৰাষ্ট্ৰীয় ছেমি কণ্ডাক্টৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ পূব ভাৰতত ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা শীৰ্ষক এটা আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ ডেৰাডুনত অৱস্থিত বহনক্ষম ভূমি ব্যৱস্থাপনা উৎকৃষ্টতা কেন্দ্ৰৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই কৰ্মশালাখন কেন্দ্ৰটোৰ সঞ্চালক ডঃ বিনয় কুমাৰে দূৰ সংযোগ পদ্ধতিৰে উদ্বোধন কৰে। ভাষণ প্ৰসংগত সঞ্চালক গৰাকীয়ে সুন্দৰ ভৱিষ্যতৰ বাবে ভূমিৰ অৱক্ষয় ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, বিজ্ঞানী, কৃষি আৰু উদ্যান শস্য উন্নয়ন বিষয়া, সংশ্লিষ্ট ক্ষেত্ৰ বিশেষজ্ঞ আৰু ক্ষেত্ৰ বিষয়াসকলক লৈ মুঠ 20 গৰাকী অংশগ্ৰহণকাৰীয়ে কৰ্মশালাখনত অংশগ্ৰহণ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ বাবে কাইলৈৰ পৰা 30 জানুৱাৰীলৈ সংশ্লিষ্ট পৰ্টেল পুনৰ মুকলি কৰিব। পৰিষদে আজি এখন জাননীযোগে সকলো শিক্ষানুষ্ঠানৰ মুৰববীসকলক অনলাইন প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া 30 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত এই সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহয় বুলিও পৰিষদে নিৰ্দেশটোত স্পষ্ট কৰি দিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি অহা 6 মাৰ্চৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মাৰ্চত অন্ত পৰিব। পুৱাৰ ভাগত 9 বজাৰ পৰা দিনৰ 12 বজালৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে পিছবেলা 30 আৰু 50 নম্বৰৰ প্ৰশ্নকাকতৰ বাবে দিনৰ 1.5 বজাৰ পৰা বিয়লি 3:30 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। মাজুলী শিক্ষা সাংবাদিক সন্থাৰ দ্বাৰা প্ৰৱৰ্তিত দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান কৰা হৈছে। অসম ভিত্তিক এই বঁটাৰ বাবে আগ্ৰহী সাংবাদিকসকলে 2024 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত মানসম্পন্ন বুলি গণ্য কৰা 3টা বাতৰিৰ মূল কপিসহ 3টাকৈ মুঠ 9টা প্ৰতিলিপি গাঁঠি দিব লাগিব। ৰাজ্যৰ কলা সংস্কৃতিৰ লগতে মাজুলীৰ কলা সংস্কৃতিক প্ৰাধান্য দি আৰ্থ সামাজিক দিশ প্ৰতিফলিত হোৱাকৈ প্ৰকাশিত সংবাদক প্ৰাধান্য দিয়া হ'ব। আবেদনকাৰী সাংবাদিকসকল কোনো সাংবাদিক সংগঠনৰ সৈতে জড়িত থকাৰ লগতে কোনো কাকতৰ জৰিয়তে সংবাদ পৰিৱেশন কৰিছে তাৰ উল্লেখ আৰু কাকত গোষ্ঠীৰ পৰিচয় পত্ৰ প্ৰাপক হ'ব লাগিব। আবেদনসমূহ অহা 30 জানুৱাৰীৰ ভিতৰত ডিম্বেশ্বৰ দত্ত সম্পাদক মাজুলী জিলা সাংবাদিক সন্থা মাজুলী ৰোড ডাকঘৰ কমলাবাৰী 78506 ঠিকনাত প্ৰেৰণ কৰিব লাগিব। 2006 চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা এটা স্বৰ্ণপদক, গ্ৰন্থৰ টোপোলা, মানপত্ৰ, অংগবস্ত্ৰ আদি থাকিব আৰু চলিত বৰ্ষৰ 2 ফেব্ৰুৱাৰী ভিতৰত এখন সভাৰ জৰিয়তে নিৰ্বাচিত সাংবাদিকক বঁটা প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কাৰ্যসূচীৰ সাধাৰণ সভাৰ ব্যাপক প্ৰস্তুতি চলিছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ বাহিৰবাসীৰ সহযোগত জিলাখনত চলিত মাহৰ 27 আৰু 28 তাৰিখে এই সভা অনুষ্ঠিত হ'ব। সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি আৰু অতিথিসকলক অসমীয়া জলপানৰ সোৱাদ দিয়াৰ বাবে শিৱসাগৰবাসী মহিলাসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। Thank you.